নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হলেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, মহিলা উদ্যমিতা আঁচনিৰ অধীনত 2000 কোটি টকাত ৰাজ্য চৰকাৰৰ অনুমোদন, আজি সুন্দৰ পূজাৰী ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ 74 সংখ্যক স্মৃতি দিৱস, ৰাজ্যজুৰি শিল্পী দিৱস পালন, ৰাজ্যৰ 14খন জিলাত আজিৰে পৰা চলিত বৰ্ষৰ গুণোৎসৱৰ দ্বিতীয় পৰ্যায় আৰু অসমৰ মহিলাৰ 23 বছৰ অনূৰ্ধৰ সৰ্বভাৰতীয় T20 ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হলেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। তেওঁ কয় যে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছতেই পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। এই সন্দৰ্ভত ডঃ শৰ্মাই এইদৰে কয়,
হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা লগে লগে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে।
ৰাজ্য চৰকাৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত 2000 কোটি টকাৰ অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত মহিলাসকলক 3টা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্ৰদান কৰা হ'ব। কালি মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 75,000 যুৱক যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মন্ত্ৰীসভাৰ বৈঠকত বিটিআৰ উন্নয়নৰ বাবে 401 কোটি টকাৰ পুঁজিৰ অনুমোদন জনোৱা হয়। অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাটো মন্ত্ৰীসভাই কালি অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে উমৰাংছৰ 3 কিলো কয়লাখনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব বুলি ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে কয়লাখনিত নিহত 4জন শ্ৰমিকৰ নিকটাত্মীয়লৈ 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। সম্ভেদ নোপোৱা আন 5জন শ্ৰমিকৰ পৰিয়াললৈ 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত ৰেড হোল খননৰ সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ বাবে নিৰ্দেশনা যুগুত কৰা হ'ব। ইপিনে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত 292 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনায়। জুনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে 5 কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে 15 কোটি টকা, তিৱা সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে 1 কোটি টকা আগবঢ়াবলৈ বৈঠকত সিদ্ধান্ত লোৱা হয়। জিলাখনৰ শতবৰ্ষ গৰকা 9খন বিদ্যালয়ৰ উন্নয়নৰ বাবে 8 কোটি টকাকৈ আগবঢ়াবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয়। সুন্দৰৰ পূজাৰী ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ 74 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হয়। 1951 চনৰ আজিৰ দিনটোতে সব্যসাচী শিল্পীগৰাকীৰ দেহাৱসান ঘটিছিল। সমগ্ৰ অসমবাসীয়ে এই দিনটোক প্ৰতিবছৰে শিল্পী দিৱস হিচাপে পালন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপগড়ৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণি শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগলৈ আৰু জননেতা ভীম বৰদেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত বৃত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। গোলাঘাটত অনুষ্ঠিত শিল্পী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিষয়ে আমাৰ গোলাঘাটৰ সংবাদদাতাই এইদৰে কয়,
আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ সোঁৱৰণত শিল্পী দিৱস উদযাপনৰ আয়োজন কৰা হৈছে আৰু আজি দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেগুৰ, লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কৃষিমন্ত্ৰী অতুল বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ বৰালী, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি বিশিষ্ট ব্যক্তিসকল। আৰু এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট চলচ্চিত্ৰ ইতিহাসবিদ আৰু পৰিচালক পাৰ্থজিৎ বৰুৱা আৰু এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আৰু জিলা আয়ুক্ত পুলক মহন্তই আমাক এই কথা জানিবলৈ দিছে। আৰু বিশেষভাৱে আজি এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক 2025 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰিব। তদুপৰি 2024 বৰ্ষৰ বাবে কেইবাটাও শিতানৰ বাবে অভিনেত্ৰী ৰেবা ফুকনক নটসূৰ্য ফণী শৰ্মা বঁটা, অভিনেত্ৰী হীৰা নেওগলৈ সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক জননেতা ভীমবৰদেউৰী বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। আৰু এই অনুষ্ঠানক লৈ ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে যাৱতীয় যি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে।
একেদৰে সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কালি প্ৰথম দিনা ৰূপগড়ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিক মুকলি কুইজ আৰু জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নিশাৰ ভাগত নাট্যানুষ্ঠানত ৰূপগড়ৰ কালজয়ী নাট ৰূপালীম পৰিৱেশন কৰা হয়। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত জিলা পুথিভঁৰালত আজি শিল্পী দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। নলবাৰী জিলাৰ কৰিয়া বিজুলীঘাটৰ বিহগী কবি ৰঘুনাথ চৌধাৰী শিশু উদ্যানতো শিল্পী দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কৰিয়া সংগীত বিদ্যালয়ৰ সৌজন্যত জ্যোতি সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ 14খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া জিলাকেইখন ক্ৰমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গুণোৎসৱৰ স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। গুণোৎসৱে 14খন জিলাত 15,663খন বিদ্যালয়ৰ 14,942 ছাত্ৰ ছাত্ৰীক সামৰি ল'ব। বহিমূল্যায়নত 6,253 মন্ত্ৰী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়াই পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিব। অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম আজি দুপৰীয়া বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। দৰং ওদালগুৰি জিলাৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি সন্ধিয়া বিজেপিৰ বিদায়ী ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত একমাত্ৰ সাংসদ দিলীপ শইকীয়াই সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। কেন্দ্ৰীয় বিষয়ববীয়াৰে দীঘলীয়া আলোচনাত মিলিত হৈ বিদায়ী সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সভাপতি পদৰ প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়াক মনোনীত কৰে। আজি ঘোষণা হ'বলগীয়া বিজেপিৰ নতুন সভাপতিয়ে 2026 চনত বিধানসভা নিৰ্বাচনত প্ৰদেশ বিজেপিক নেতৃত্ব দিব। কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ৰাজ্যিক সভাপতিৰ নিৰ্বাচন এক প্ৰকাৰ আজি সমাপ্ত হ'ল। অহাকালি দিনৰ 11:30 বজাত সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নেচনেল কাউন্সিলৰ মেম্বাৰসকলকো অহাকালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। অহাকালি নতুন ৰাজ্যিক সভাপতিয়ে দায়িত্বভাৰো গ্ৰহণ কৰিব আৰু শেষ সংগঠন পৰ্ব ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন তালৈকে আমাৰ দলটো আগবাঢ়িব। আপোনালোক সকলোৱে জানে যে ৰাজ্যিক সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছে। ভৱেশ কলিতা ডাঙৰীয়া, মই, আমি সকলোৱে সেই নমিনেশ্যনত তেখেতক সমৰ্থন কৰিছো আৰু সম্ভাৱনা আছে যে তেখেতে অহাকালি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব।
মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুহা দেউৰতাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱাৰে পৰা জোনবিল মেলাত ঐতিহাসিক বিনিময় প্ৰথাৰে খাদ্য সামগ্ৰীৰ লগতে আন আন সামগ্ৰীৰ আদান প্ৰদান কৰা হৈছে। পুৱা ন বজাত অৰমবিলত গুভা ৰজাৰ নিৰ্দেশত সমূহীয়া মাছ ধৰা পৰ্ব আৰম্ভ হৈছে। দিনৰ ভাগত জোনবিল মেলাত পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ভাগত জোনবিল মেলাত পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়াৰ ভাগলৈ জোনবিল মেলাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা অহা ভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰিব। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ 22গৰাকী তিৱা ৰজাক ৰাজভাটা প্ৰদান কৰে। গুভা ৰজাৰ প্ৰথম ৰাজদৰবাৰত মুখ্যমন্ত্ৰী উপস্থিত হৈ জোনবিল মেলাৰ উন্নয়ন আৰু স্থায়ী সভাগৰ নিৰ্মাণৰ বাবে 5 কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। শ্ৰীশৰ্মাই লগতে তিৱা ৰাজ্যৰ বুৰঞ্জী শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসকল, গুভা দেউৰজা আৰু জিলাখনৰ আয়ুক্তসকল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাক্সা জিলাৰ উত্তৰ প্ৰান্তৰ ভাৰত ভূটান সীমান্তৰ সুবনখাটাত আজিৰে পৰা আঠদিনীয়া কাৰ্যসূচীৰে ভাৰত ভূটান বন্ধুত্ব মেলাৰ আয়োজন কৰা হৈছে। ভূটানৰ ডেকা গাভৰুৰ নৃত্যৰে সুবনখাটাৰ এই ভাৰত ভূটান বন্ধুত্ব মেলাৰ বাকৰি মুখৰ হোৱাৰ উপৰি এই মেলাস্থলী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যৰ মিলনভূমিত পৰিণত হ'ব। উল্লেখ্য যে বিগত 12 বছৰে বৃহত্তৰ সুবনখাটা ৰাইজে ভূটানৰ নাগৰিকৰ সৈতে মিলি এই ভাৰত ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত কৰি আহিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ। আজি প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মৰিগাঁওত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি উমৰাংছত থকা 220টা অবৈধ কয়লাখনি পুতি পেলোৱা হ'ব। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে উমৰাংছত 220টা অবৈধ কয়লাখনি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাতৰিক গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতৰ শিৰোনাম উমৰাংছত ট্ৰেজেডীৰ ন্যায়িক তদন্ত, দৈনিক জনভূমি কাকতৰ শিৰোনাম উমৰাংছৰ 220টা অবৈধ খাত পুতি পেলাবলৈ নিৰ্দেশ, ন্যায়িক তদন্ত ঘোষণা, একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে গভৰ্ণমেণ্ট এনাউন্সেছ প্ৰ'বছ ইনটু কোল মাইন ইনচিডেণ্ট শিৰোনামেৰে প্ৰথম বাতৰিত স্থান দিছে। মহাকাশ গৱেষণা নতুন নিদৰ্শন স্থাপনেৰে বিশ্বৰ চতুৰ্দশন দেশ হিচাপে মহাশূন্যত ভাৰতীয় গৱেষণা সংস্থা ইছৰোৱে 2টা কৃত্ৰিম উপগ্ৰহ সংযুক্তকৰণ অৰ্থাৎ ডকিং পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মহাশূন্যত ইছৰোৰ সফল ডকিং পৰীক্ষা শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি আৰু ভাট্টাৰ বৃদ্ধি তথা পৰ্যালোচনাৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে অষ্টম দৰমহা আয়োগ গঠন কেন্দ্ৰৰ শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বা কমিউনিটি ৰেডিঅ' ষ্টেচনৰ নাম শুনিছেনে? অসমতো কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰ ব্ৰতী হৈ আছে নিজ নিজ অঞ্চলৰ শ্ৰোতাক মনোৰঞ্জন, তথ্য যোগান আৰু শিক্ষা প্ৰদানৰ কামত। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ এইবাৰৰ দৃষ্টিপাতৰ বিষয় এই সমূহীয়া অনাতাঁৰ কেন্দ্ৰ। গুৱাহাটী, ডিব্ৰুগড়, গোৱালপাৰা আৰু বৰপেটাত থকা কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ উপস্থাপকসকলক লগ পাব 18 জানুৱাৰী নিশা 8:02। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে ষ্টুডিঅত থাকিব সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ সৈতে বহুদিন ধৰি জড়িত ব্যক্তি ভাস্কৰ জ্যোতি আচাৰ্য। শনিবাৰে নিশা 8:02।
অসমে ত্ৰিবান্দ্ৰমত অনুষ্ঠিত মহিলাৰ 23 বছৰ অনুৰ্ধৰ সৰ্বভাৰতীয় টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ত্ৰিবান্দ্ৰমৰ ছেইণ্ট জেভিয়াৰ্ছ KCA ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত এখন খেলত বিদৰ্ভক 3 উইকেটত পৰাস্ত কৰে। অসম কাইলৈ কোৱাৰ্টাৰ ফাইনেলত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ ৱায়াৰলেছৰ বশিষ্টপুৰ প্ৰথম উপপথ নিবাসী অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা অমূল্য গোস্বামীৰ বাৰ্ধক্যজনিত কাৰণত কালি সন্ধিয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। বৰজৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ফৰকাল হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হলে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মহিলা উদ্যমিতা আঁচনিৰ অধীনত 2,000 কোটি টকাত ৰাজ্য চৰকাৰৰ অনুমোদন। আজি সুন্দৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 74 সংখ্যক স্মৃতি দিৱস, ৰাজ্যজুৰি শিল্পী দিৱস পালন, ৰাজ্যৰ 14খন জিলাত আজিৰে পৰা চলিত বৰ্ষৰ গুণোৎসৱৰ দ্বিতীয় পৰ্যায় আৰু অসমৰ মহিলাৰ 23 বছৰ অনূৰ্ধৰ সৰ্বভাৰতীয় টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত শুনিবলৈ পাব।